চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে। আপুনি যে শুনি আহিছে সেই কথা আমাক জনোৱাৰ মাত্ৰ এটাই উপায় আছে, আৰু সেইটো হৈছে হাতত কলম তুলি লৈ এখিলা কাগজত বা এখন পোষ্টকাৰ্ডত আমালৈ দুষাৰিমান লিখি পঠিওৱা। অৱশ্যে লিখিলেই নহ'ব, ঠিকনা লিখি পোষ্ট কৰিবও লাগিব। গতিকে অনুগ্ৰহ কৰি আমাৰ ঠিকনাটো লিখি লওকচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
ভক্তিবচন
টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ পূৰ্বে আমাৰ মহান পিতা প্ৰভু পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিয়াৰ কাৰণে তোমাক ধন্যবাদ জনাওঁ। কিন্তু প্ৰভু, তুমি বুজাই দিলেহে আমি বুজি পাওঁ, তুমি দেখুৱাই দিলেহে আমি দেখোঁ। সেইবাবে আহা পিতা, তোমাৰ বাক্য আমাক বুজাই দিয়া, তোমাৰ মাত আমাক শুনিবলৈ দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে নিজৰ অমূল্য তেজ বোৱাই আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত তোমাৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি থকা পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আহিছোঁ, নহয়নে? আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। তাত আমি জখৰীয়া ভাৱবাদীয়ে কৰা কিছুমান ভাৱবাণী পঢ়িবলৈ পাইছিলোঁ। আমি 9 নম্বৰ অধ্যায়ৰ 1-8 নম্বৰ পদলৈকে পঢ়ি এই কথা পাইছিলোঁ যে ঈশ্বৰে এজন বিশেষ পৰাক্ৰমী লোকৰ হতুৱাই তুৰ, চিডুন আদি ধ্বংস কৰিব, পলেষ্টিয়াবিলাকৰ দেশ ধ্বংস কৰিব, কিন্তু জিৰচালেমৰ মন্দিৰ তেওঁৰ হাতৰ পৰা বাচি যাব। আমি এই কথাও উল্লেখ কৰিছিলোঁ যে সেই ভৱিষ্যৎবাণী পাছত ফলিয়াইছিল। আলেকজেণ্ডাৰে আছিল সেই আহিবলগীয়া পৰাক্ৰমী লোকজন। আলেকজেণ্ডাৰে এফালৰ পৰা সকলো ধ্বংস কৰি গৈছিল, কিন্তু তেওঁ জিৰচালেম ধ্বংস নকৰিলে, বৰং তেওঁ যিহুদীসকলৰ মহাপুৰোহিতক সন্মানহে যাচিলে। আৰু কিম্বদন্তী মতে তেওঁ হেনো জিৰচালেমৰ মন্দিৰলৈ গৈ পূজা অৰ্চনাহে আগবঢ়ালে। সেইবাবেই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ এই কথাবোৰ বিশেষভাৱে মন কৰিবলগীয়া কথা। জখৰীয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে কৰা সকলোবোৰ ভাৱবাণী আমি মন কৰা উচিত। সেই ভাৱবাণী কেতিয়াও অথলে নাযায়, কাৰণ সেইবোৰ ঈশ্বৰে জনোৱা কথা। বাইবেলৰ কোনো কথাই বিফলে নাযায়, যোৱা নাই, কাৰণ বাইবেল ঈশ্বৰৰ জীৱন্ত বাক্য। আজি আমি 9 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই 9 নম্বৰ পদটো বাইবেল শাস্ত্ৰৰ ভিতৰতে এটা অতি গুৰুত্বপূৰ্ণ পদ। সাধাৰণতে খেজুৰ পৰ্বৰ দেওবাৰৰ দিনা আমি এই পদটোৰ ওপৰত গীৰ্জাঘৰত বিশেষ শিক্ষা দিয়া শুনিবলৈ পাওঁ, কাৰণ এই পদটোত যীশুখ্ৰীষ্টই জয়যাত্ৰা কৰি জিৰচালেমত প্ৰৱেশ কৰাৰ কথা কোৱা হৈছে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? পাঠ কৰি দিছোঁ। হে চিয়ন জীয়াৰী, অতিশয় উল্লাস কৰা। হে জিৰচালেম জীয়াৰী, জয়ধ্বনি কৰা। চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ আহিছে, তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ। তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে। এই বিশেষ পদটোৰ ওপৰত আমি অলপ বহলাই আলোচনা কৰিম, কাৰণ এইটো অতি গুৰুত্বপূৰ্ণ পদ। এই পদটোৰ ওপৰতে আন ভাৱবাণীবিলাক ওলমি আছে বুলি ক'ব পাৰি। আশা কৰোঁ আমি আলোচনা কৰা কথাখিনি অলপ মনোযোগ দি সাৱধানে শুনিব। ইয়াত পৰিত্ৰাণ বুলি কোৱাতকৈ জয় বা মুক্তি বুলিও ক'ব পাৰি। প্ৰভু যীশুৱেই জয় আনে, তেওঁ এই পৃথিৱীলৈ মুক্তি দিবলৈ আহিছিল। নতুন নিয়মৰ আটাইকেইখন শুভবাৰ্তাতেই প্ৰভু যীশুৱে জিৰচালেমলৈ গাধৰ পিঠিত উঠি প্ৰৱেশ কৰাৰ ঘটনাটো লিপিবদ্ধ কৰা আছে। কিন্তু কেৱল মঠিয়ে লিখা শুভবাৰ্তাতহে জখৰীয়া ভাৱবাদীৰ পুস্তকৰ পৰা এই পদটোৰ উদ্ধৃতি দিয়া হৈছে। জোহনে লিখা শুভবাৰ্তাত আকৌ জখৰীয়া ভাৱবাদীৰ এই ভাৱবাণীটোৰ চলন্ত বিৱৰণী দিয়াৰ নিচিনাকৈ কথাবোৰ লিখা হৈছে। উদাহৰণস্বৰূপে, আনন্দ কৰা বুলি নকৈ তেওঁ কৈছে ভয় নকৰিবা বুলি। সেইটো আচলতে এটা উত্তম অৰ্থবহ ব্যাখ্যা। মঠিয়া লিখা কথাখিনি আমি অলপ চাই ল'ব খুজিছোঁ। আমি মঠিয়া লিখা শুভবাৰ্তাত প্ৰভু যীশুৰ জয়যাত্ৰাৰ বিষয়ে এনেদৰে পাওঁ। মঠি 21:1-5 পদলৈকে পঢ়ি দিছোঁ। পাছে যেতিয়া তেওঁলোক জিৰচালেমৰ ওচৰ চাপি জৈতুন পৰ্বত আৰু বৈতফৈগী গাঁৱলৈ আহিল, তেতিয়া যীশুৱে দুজন শিষ্যক এই আদেশ দি পঠালে, তোমালোকে সন্মুখৰ গাঁওখনলৈ যোৱা, তাতে বান্ধি থোৱা গাধ এজনী পোৱালীয়ে সৈতে তেতিয়াই পাবা, মেলি মোলৈ আনাগৈ। আৰু কোনোবাই যদি তোমালোকক কিবা কয়, তেন্তে তোমালোকে ক'বা প্ৰভুৰ এই দুটাত প্ৰয়োজন আছে, তাতে তেওঁ তেতিয়াই সেই দুটাক পঠাই দিব। ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে, তোমালোকে চিয়ন জীয়াৰীক কোৱা, চোৱা তোমাৰ ৰজা নম্ৰ হৈ গাধৰ ওপৰত, অৰ্থাৎ গাধ পোৱালীৰ ওপৰত উঠি তোমাৰ ওচৰলৈ আহিছে। ইয়াত এই কথাটো মন কৰিবলগীয়া যে হে চিয়ন জীয়াৰী, উল্লাস কৰা, এই বুলি নকৈ মুঠিয়ে কৈছে তোমালোকে চিয়ন জীয়াৰীক কোৱা। আকৌ মুঠিয়ে জখৰীয়া ভাৱবাদীয়ে লিখা তেওঁ ন্যায় পৰিত্ৰাণযুক্ত এই কথাখিনি উল্লেখ কৰা নাই। গতিকে আমি বুজি পাওঁ যে মুঠিয়ে জখৰীয়া পুস্তকৰ 9 অধ্যায়ৰ 9 পদৰ পৰা আংশিক উদ্ধৃতিহে দিছে। তেওঁ বাৰু এই পদটোৰ কিছু অংশ বাদ দি কিছু কথা কি অন্তৰ্ভুক্ত কৰিছে, এই প্ৰশ্নটোৰ উত্তৰ আমি আগবঢ়াম। অনুগ্ৰহ কৰি বিশেষভাৱে মন কৰিব, মুঠিয়ে লিখা কথাখিনি আৰু জোহনে আগবঢ়োৱা ব্যাখ্যাখিনি প্ৰভু যীশুৰ প্ৰথম আগমনৰ সৈতে জড়িত বিষয়, অৰ্থাৎ জখৰীয়া ভাৱবাদীৰ পুস্তক এই 9 অধ্যায়ৰ 9 পদটোৰ যিখিনি কথা মুঠি আৰু জোহনে উল্লেখ কৰিছে, সেইখিনি কথা প্ৰভু যীশুৰ প্ৰথম আগমনৰ সৈতে জড়িত আৰু বাকী থকা কথাখিনি প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সৈতে জড়িত। প্ৰভু যীশু যেতিয়া জিৰচালেমত প্ৰৱেশ কৰিছিল, তেওঁ আহিছিল গাধৰ পিঠিত বহি। গাধ শান্তিৰ প্ৰতীক, নম্ৰতাৰ প্ৰতীক। প্ৰথমবাৰ তেওঁ আহিছিল শান্তিৰ প্ৰতিনিধি হিচাপে। জগতলৈ তেওঁ শান্তিৰ বাণী কঢ়িয়াই আনিছিল। কিন্তু প্ৰভু যীশু আকৌ আহিব। তেওঁ আহিব বগা ঘোঁৰাত উঠি, ঘোঁৰা যুদ্ধ বিগ্ৰহৰ চিন। প্ৰভু যীশুৰ দ্বিতীয় আগমন বগা ঘোঁৰাত উঠি হ'ব বুলি বাইবেলত কোৱা হৈছে প্ৰতীকধৰ্মীভাৱে। কিন্তু তেওঁ শান্তি আনিব, কেনেকৈ? সকলো অধাৰ্মিকতাক পৰাস্ত কৰি, ধ্বংস কৰি। প্ৰিয় শ্ৰোতা, এই জগতখনে প্ৰভু যীশুৰ বিষয়ে সিদ্ধান্ত ল'বলৈ 2000 সময় পালে, আৰু আমাৰ আজিৰ এই সমাজত প্ৰভু যীশুক এতিয়াও অধিকভাগ লোকে প্ৰত্যাখ্যান কৰে। গতিকে ঈশ্বৰে এই কথাটো অতি পৰিষ্কাৰভাৱে জনাই দিছে যে প্ৰভু যীশুখ্ৰীষ্ট আকৌ আহিব, কিন্তু শাসনকৰ্তা হিচাপে। তেওঁ প্ৰথমতে আহিছিল আমাৰ পৰিত্ৰাণৰ কাৰণে, ক্ৰুচত মৃত্যুবৰণ কৰি দিবলৈ। কিন্তু তেওঁ যেতিয়া দ্বিতীয়বাৰ আহিব, তেওঁ আহিব শাসন কৰিবলৈ। এই কথাটোৱে নিশ্চয় জখৰীয়া ভাৱবাদীক বিমূৰত পেলাইছিল। কথাটো নিশ্চয় তেওঁ বুজি পাবলৈ টান পাইছিল। আজিও বহুতো লোকে কথাটো বুজি পাবলৈ টান পায় বুলি আমি ক'ব পাৰোঁ। পাচনি পিতৰে এই কথাটো পৰিষ্কাৰভাৱে জনাই দিছে যে কেৱল জখৰীয়া ভাৱবাদীয়েই নহয়, আন আন লোকেও এই কথাটো বুজি পাবলৈ টান পায়। পাচনি পিতৰে এনেদৰে লিখিছিল, যি ভাৱবাদীসকলে তোমালোকৰ নিমিত্তে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাৱবাণী কৈছিল, তেওঁবিলাকে সেই পৰিত্ৰাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল। অৰ্থাৎ তেওঁবিলাকৰ অন্তৰত থকা খ্ৰীষ্টৰ আত্মাই খ্ৰীষ্টৰ নিমিত্তে নিৰূপিত নানা দুখ ভোগ আৰু তাৰ পাছত হ'ব লগা প্ৰভাৱৰ বিষয়ে পূৰ্বে সাক্ষ্য দিয়া কালত কি আৰু কেনেকুৱা কালৰ বিষয়ে জনাইছিল, তেওঁবিলাকে তাৰ অনুসন্ধান কৰিছিল। প্ৰথম পিতৰ 1:10-11 পদ। একেটা দফাতে প্ৰভু যীশুৰ প্ৰথম আগমন আৰু দ্বিতীয় আগমন দুয়োটা ঘটনাৰ বিষয়ে ভাৱবাণী কৰি থোৱা বাবে ভাৱবাদীসকলে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল যদিও তেওঁলোকে দুয়োটা ঘটনাৰ মাজত থকা পাৰ্থক্যটো বুজি পোৱা নাছিল। কিন্তু বুজি নোপোৱা সত্ত্বেও ভাৱবাদীসকলে এই কথাবোৰ লিপিবদ্ধ কৰিছিল, কাৰণ ঈশ্বৰৰ আত্মাই তেওঁলোকক এই বিষয়ে উদগাইছিল। কিন্তু ঈশ্বৰৰ আত্মাৰ অনুপ্ৰেৰণাত পাচনি পিতৰে দুয়োটা ঘটনাৰ পাৰ্থক্য দেখুৱাই দিব পাৰিছিল। খ্ৰীষ্ট এবাৰ আহিছিল কষ্ট ভোগ কৰিবলৈ, মানৱৰ বাবে পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিবলৈ, মানৱক মুক্তি দিবলৈ। তেওঁ এই পৃথিৱীলৈ দ্বিতীয়বাৰ আহিব গৌৰৱময় ৰজা হিচাপে মহাপ্ৰতাপেৰে শাসন চলাবলৈ। মথিয়েও ঈশ্বৰৰ আত্মাৰ অনুপ্ৰেৰণাত সেই পাৰ্থক্যটো দেখুৱাই দিব পাৰিছিল আৰু সেইবাবে তেওঁ জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ সেই অংশখিনিহে উল্লেখ কৰিছিল যিখিনিয়ে প্ৰভু যীশুৰ প্ৰথম আগমনৰ কথা বুজায়। প্ৰভু যীশুৱে গাধৰ ওপৰত উঠি জেৰুচালেমত প্ৰৱেশ কৰা কাৰ্যটো তেওঁৰ জয়যাত্ৰা বুলি কোৱাটো আচলতে ঠিক নহয়। এজন বিখ্যাত লোকে এটা উদাহৰণ দিছিল। মানুহজনে হোটেলৰ পৰা ৰেল ষ্টেচনলৈ যাবলগীয়া আছিল। সেয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ কথা। সেই মানুহজনে দেখিলে বিশাল জনসমুদ্ৰ। ইমান মানুহ তেওঁ আগতে কেতিয়াও দেখা নাই আৰু ভৱিষ্যতেও কেতিয়াবা দেখিব বুলি আশা কৰা টান বুলি কৈছিল। ইমান মানুহ আলিবাটত গোট খাইছিল যে কোনো গাড়ী মটৰ কোনোফালে যাব নোৱাৰা অৱস্থা হৈছিল। তেওঁ এখন টেক্সি ভাড়া কৰিব খুজিলে, কিন্তু টেক্সি লৰচৰ কৰাৰ কোনো উপায় নাই। অৱশেষত নিৰুপায় হৈ তেওঁ হোটেলৰ পৰা খোজ কাঢ়ি কাঢ়িয়েই ৰেল ষ্টেচনলৈ যাব লগা হৈছিল। ইমান জনসমাগমৰ কাৰণ কি তেওঁ জানিব বিচৰাত গম পালে যে দ্বিতীয় বিশ্বযুদ্ধত বিজয় সাব্যস্ত কৰি ঘূৰি আহিছে নিজৰ দেশলৈ সেই দেশৰ সেনানায়ক বিজয় গৌৰৱেৰে। সেয়া আছিল তেওঁৰ জয়যুক্ত আগমনী। কিন্তু তাৰ তুলনাত প্ৰভু যীশুৱে জেৰুচালেমত প্ৰৱেশ কৰা কাৰ্যটো দেখিবলৈ সাধাৰণ যেন আছিল। আচলতে প্ৰভু যীশুৰ সেই শোভাযাত্ৰা আছিল দাৰিদ্ৰ্যৰ শোভাযাত্ৰা, এজন দুখীয়া লোকে কিছুমান দুখীয়া অনুগামীৰ সৈতে কৰা শোভাযাত্ৰা। সেই সময়ত যদি কোনোবা ৰোমীয়া মানুহে প্ৰভু যীশুৰ সেই শোভাযাত্ৰা দেখিলেহেঁতেন আৰু সেই শোভাযাত্ৰাকে জয়যাত্ৰা বুলি কোৱা শুনিলেহেঁতেন, তেতিয়া নিশ্চয় হাঁহি মাৰি ক'লেহেঁতেন, প্ৰকৃত জয়যাত্ৰা কেনেকুৱা তোমালোকে দেখাই নাই। চিজাৰে যেতিয়া গৌলবিলাকক পৰাস্ত কৰি ৰোমত প্ৰৱেশ কৰিছিলহি, তেতিয়া ৰোমত যি শোভাযাত্ৰা হৈছিল সেই শোভাযাত্ৰা তোমালোকে যদি দেখিলাহেঁতেন, তেতিয়া বুজি পালাহেঁতেন প্ৰকৃত জয়যাত্ৰা কি। সেই শোভাযাত্ৰা 3 দিন ধৰি চলিছিল। এৰা ৰোমীয়া লোক এজনৰ দৃষ্টিত প্ৰভু যীশুৰ সেই সাধাৰণ শোভাযাত্ৰাটো অতি সাধাৰণ আৰু দুখীয়া বুলিয়েই ক'ব লাগিব। আমি এই কথাও জনা উচিত যে প্ৰভু যীশুৱে তেওঁৰ সেই শোভাযাত্ৰা বিজয়যাত্ৰা হোৱাটো বিচৰাও নাছিল। তেওঁ যেতিয়া গাধৰ পিঠিত উঠি জেৰুচালেমত প্ৰৱেশ কৰিছিল, তেতিয়া আচলতে তেওঁৰ জীৱনৰ এটা বিশেষ সন্ধিক্ষণত উপস্থিত হৈছিল। তেওঁৰ জীৱনত এটা বিশেষ ডাঙৰ ঘটনা ঘটিবৰ উপক্ৰম হৈছিল। তেওঁ ইয়াৰ আগতে জেৰুচালেমত প্ৰৱেশ কৰোঁতে নীৰৱে প্ৰৱেশ কৰিছিল, কাৰো চকুত নপৰাকৈ তেওঁ প্ৰৱেশ কৰিছিল। তেওঁ সমাজৰ চকুৰ আঁতৰ হৈ থাকিব বিচাৰিছিল। কোনো প্ৰচাৰ অভিযান চলোৱা হোৱা নাছিল। সেই বিষয়ে ভৱিষ্যৎবাণীও কৰি থোৱা আছিল যে তেওঁ কেতিয়াও আলিবাটত চিঞৰি চিঞৰি আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা নকৰিব। তেওঁ এৰাও নকৰিব, বৰ মাতেৰে কথা নক'ব আৰু বাহিৰলৈ নিজৰ মাত নুশুনাব। যিচয়া 42:2 তেওঁ ভেড়াৰ দুৱাৰেৰে সোমাইছিল, জনসমাগমৰ পৰা আঁতৰি থাকি প্ৰৱেশ কৰিছিল। আনকি তেওঁ কোনো অলৌকিক কাৰ্য সম্পন্ন কৰাৰ পাছত সেই কামৰ কথা গোপনে ৰাখিবলৈহে কৈছিল। কিন্তু এতিয়া তেওঁৰ পদ্ধতি সলনি হৈছে। এতিয়া প্ৰভু যীশু সমজুৱাভাৱে প্ৰৱেশ কৰিছে। তেওঁ লোকঢাক কৰা নাছিল। এতিয়া তেওঁ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ মানুহৰ পৰা সিদ্ধান্ত বিচাৰিছে। তেওঁ বিশেষ সিদ্ধান্ত ল'বলগীয়া অৱস্থা এটা মানুহৰ আগত দাঙি ধৰিছে। এক মুহূৰ্তৰ বাবে হ'লেও ইছৰাইলীয়া লোকসকলে তেওঁক তেওঁলোকৰ ৰজা আৰু মচীহ বুলি ধৰিব লাগিব। আচলতে ফৰিচীবিলাকে যেতিয়া কৈছিল জগতখনেই তেওঁৰ পাছত গ'ল বুলি, তেতিয়া তেওঁলোকে ঠিকেই কৈছিল। তেওঁ প্ৰৱেশ কৰোঁতে জেৰুচালেম উখল মাখল লাগিছিল, কিন্তু তেওঁ নিজকে আগত স্থান দি তেনেদৰে প্ৰৱেশ কৰিছিল যদিও তেওঁ নম্ৰ আছিল। মথিয়ে জখৰীয়া ভাৱবাদীৰ কথাৰ পৰা সেই কথাটো বিশেষভাৱে উপস্থাপন কৰিছে, তেওঁ ন্যায়বান আৰু নম্ৰ বুলি। বহুতে ক'ব খোজে যে তেওঁ যে গাধৰ ওপৰত উঠি আহিছিল সেই কথাটোৱে তেওঁৰ নম্ৰতা প্ৰকাশ কৰিছিল। কিন্তু কথাটো তেনে নহয়। সেই সময়ত ৰজাও গাধৰ পিঠিত বহি গৈছিল। ঘোঁৰা হৈছে যুদ্ধৰ জন্তু, শাস্ত্ৰটো তেনে হিচাপে ব্যৱহাৰ কৰা হৈছে। আমি বিচাৰকৰ্তাবিলাকৰ পুস্তকৰ 10 নম্বৰ অধ্যায়ত 3 আৰু 4 নম্বৰ পদত পঢ়িবলৈ পাওঁ যে এজন বিচাৰকৰ্তা আছিল আৰু তেওঁৰ 30 জন পুতেক আছিল। তেওঁ প্ৰত্যেকজন পুতেকৰ কাৰণে গাধৰ ব্যৱস্থা কৰি দিছিল। আজিৰ দিনত নতুন গাড়ী এখন কিনাৰ নিচিনা কথা। গাধাত উঠাটো নম্ৰতাৰ চিহ্ন নহয়, ৰাজকীয়তাৰহে চিহ্ন। জখৰীয়া ভাৱবাদীৰ এই ভাৱবাণীৰ যোগেদি এই ভাৱটো প্ৰকাশ পাইছে যে যদিও প্ৰভু যীশু ৰজাৰ নিচিনাকৈ প্ৰৱেশ কৰিব, তেওঁ কিন্তু নম্ৰ আৰু মৃদু স্বভাৱৰহে হ'ব। আৰু এটা কথা আমি উল্লেখ কৰিব খুজিছোঁ। বহুতো বাইবেল পণ্ডিতে বিশ্বাস কৰে যে খ্ৰীষ্টই 3 বাৰ জিৰচালেমত প্ৰৱেশ কৰিছিল। তেওঁ প্ৰথমবাৰ প্ৰৱেশ কৰিছিল বিশ্ৰামবাৰ অৰ্থাৎ শনিবাৰে। তেওঁ দেওবাৰেও আহিছিল আৰু সোমবাৰেও আহিছিল। বিশ্ৰামবাৰৰ দিনা তেওঁ প্ৰৱেশ কৰিছিল ৰজা হিচাপে। মাৰ্কে লিখা শুভবাৰ্তাত আমি এনেদৰে পাওঁ, তেওঁ কেৱল চাৰিওফালে পৰ্যবেক্ষণ কৰিছিল। ধন সলোৱাবিলাক সেইদিনা মন্দিৰত নাছিল কাৰণ সেইদিনা বিশ্ৰামবাৰ আছিল। তেওঁ দেওবাৰে আহিছিল ৰজা হিচাপে। সেই খেজুৰ পৰ্বৰ দিনা, সেইদিনা মন্দিৰত থকা ধন সলোৱা লোকসকলক তেওঁ খেদি পঠিয়াইছিল। পাছে যীশুৱে ধৰ্মধামত সোমাই ধৰ্মধামত বেচা কিনা কৰাবিলাকক বাহিৰ কৰিলে আৰু ধন সলোৱাবিলাকৰ মেজ আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে। মুঠিয়ে লিখা শুভবাৰ্তা 21:12। আচলতে এই পৃথিৱীত থকা অৱস্থাত তেওঁ এইটোৱেই একমাত্ৰ পুৰোহিতৰ কাম কৰিছিল, কাৰণ এই পৃথিৱীত তেওঁ পুৰোহিতৰ কাম কৰিবলৈ অহা নাছিল। কোনো পুৰোহিতে মন্দিৰ পৰিষ্কাৰ কৰিবলৈ সাহ কৰা নাছিল, গতিকে প্ৰভু যীশুৱে কৰিব লগা হৈছিল। তাৰ পাছত তেওঁ আহিছিল সোমবাৰে। তেওঁ সেইদিনা ডিমৰু গছক সাউ দিছিল আৰু তাৰ পাছে তেওঁ ধৰ্মধামত সোমাই উপদেশ দিয়া সময়ত প্ৰধান পুৰোহিত আৰু মানুহবিলাকৰ বৃদ্ধসকলে তেওঁৰ ওচৰলৈ আহি সুধিলে, তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা আৰু এই ক্ষমতা বা কোনে তোমাক দিলে? মঠি 21:23। সেইদিনা তেওঁ শিক্ষা দিছিল, এজন ভাৱবাদীৰ দৰে কাম কৰিছিল। সেইদিনা তেওঁ বহুতো লোকৰ প্ৰশ্নৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ সকলোকে নিমাত কৰি দিছিল। প্ৰভু যীশুখ্ৰীষ্টই জিৰচালেমত 3 বাৰ প্ৰৱেশ কৰিছিল, কিন্তু তেওঁ ইছৰাইল জাতিৰ আগত আত্মপ্ৰকাশ কৰিছিল পুৰোহিত, ভাৱবাদী আৰু ৰজা হিচাপে। প্ৰভু যীশু জিৰচালেমত থাকিবলৈ সোমোৱা নাছিল। তেওঁৰ ক্ৰুচীয় মৃত্যু, পুনৰুত্থান, স্বৰ্গাৰোহণ আদি আঁচনিৰ বিশেষ অংশ হিচাপেহে তেওঁ জিৰচালেমত সোমাইছিল। প্ৰভু যীশু এদিন আকৌ আহিব, কিন্তু তেওঁ আহিব ৰজা হিচাপে শাসন কৰিবলৈ। প্ৰভু যীশু যেতিয়া প্ৰথমবাৰ জিৰচালেমলৈ আহিছিল, তেওঁ ধ্বংস কৰিবলৈ অহা নাছিল, আহিছিল জগতখনক উদ্ধাৰ কৰিবলৈহে। কিন্তু সেইবাৰ তেওঁ আহিছিল নম্ৰভাৱে। প্ৰভু যীশুৱে নিজৰ বিষয়ে এনেদৰে কৈছিল, কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। মাৰ্কে লিখা শুভবাৰ্তা 10:45। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু আহিল আৰু আমাৰ মুক্তিৰ বাবে কৰিবলগীয়া সকলোখিনি তেওঁ কৰিলে। তেওঁত বিশ্বাস স্থাপন কৰি আজি আমি সকলোৱে মুক্তি লাভ কৰিব পাৰোঁ। প্ৰভু যীশু আকৌ আহিব। এই জগতখনে প্ৰভু যীশুৰ বিষয়ে সিদ্ধান্ত ল'বলৈ বহুদিন সময় পালে, 2000 বছৰ। কিন্তু তেওঁৰ বিষয়ে কিবা এটা সিদ্ধান্ত আমি ল'বই লাগিব। তেওঁক অৱহেলা কোনেও কৰিব নোৱাৰে। আপুনি বাৰু তেওঁৰ বিষয়ে কি সিদ্ধান্ত লৈছে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
তুমি এই দিলাম জীবনর অর্থ জিয়াই থকার লক্ষ্য তুমি এই দিলাম জীবনর অর্থ জিয়াই থকার লক্ষ্য এই জীবনর শিপার থকা অনন্ত জীবনর বাক্য হৃদয় উপসে মোর কৃতজ্ঞতারে প্রভু তোমালো মনত পারে প্রভু তোমালো।
ইমান পরে আপনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।